বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেকসমূহ বিতৰণ কৰে। মাহমৰা বিধানসভা সমষ্টিৰ গৰমাৰী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কাৰ্যসূচীত সমষ্টিটোৰ 25,551 মহিলাক 10,000 টকাকৈ আঁচনিৰ প্ৰথম কিস্তিৰ ধন আগবঢ়োৱা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলাসকলক চৰকাৰে আগবঢ়োৱা ধনৰ অপব্যৱহাৰ নকৰি মূলধন হিচাপে লৈ ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তুলিবলৈ আহান জনায়। মুখ্যমন্ত্ৰীয়ে মাহমৰা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ কাম শুভাৰম্ভ কৰাৰ লগতে নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
আজি এই আঁচনিখন হাতত লৈছে 32,00,000 মহিলা মাহমৰাত 25,000, কিন্তু গোটেই অসমত কিমান মহিলা 32,00,000 মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। যদি আমি 10,000 টকাকৈ ধৰি লওঁ, চৰকাৰে কিমান টকা খৰচ কৰিব? 3,200 কোটি টকা। কাৰ কাৰণে খৰচ কৰিব? মহিলাসকলৰ কাৰণে। কিয় খৰচ কৰিব? যাতে অনাগত দিনত আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব পাৰে। এতিয়া আপোনালোকে মনতে ভাবিব যে আমি 10,000 টকাৰে লাখপতি বাইদেউ কেনেকে হ'ব পাৰিম। সেইকাৰণে প্ৰত্যেকখন মিটিঙতে মই নিজে আহিছো আৰু ৰাইজক মই বুজাই দিছো যে এই আঁচনিখন 10,000 টকাৰ আঁচনি নহয়। এই আঁচনিখনৰ জৰিয়তে আমি বহুত দূৰ আগুৱাই যাব পাৰিম আৰু চৰকাৰে আমাক ৰাস্তা দেখুৱাব, চৰকাৰে আমাক সুবিধা দিব, আমি যাতে লাখপতি বাইদেউ হ'ব পাৰোঁ।
মুখ্যমন্ত্ৰীয়ে ডিগবৈত 17,264 মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণ আৰু তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ বাবে চৰকাৰৰ এই অভিযান অব্যাহত থাকিব বুলিও উল্লেখ কৰে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধন কৰা হ'ব। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা। 52 কোটি টকা ব্যয়েৰে সাজি উলিওৱা এই প্ৰেক্ষাগৃহটিত আধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ বিভিন্ন সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে। 800খন আসন বিশিষ্ট প্ৰেক্ষাগৃহটোত অত্যাধুনিক সন্মিলন কক্ষ, উন্নত মানৰ আলোক আৰু শব্দ প্ৰযুক্তি, দিব্যাংগ লোকসকলৰ বাবে মঞ্চত আৰোহণৰ সুবিধাৰ্থে বিশেষ লিফ্ট, অত্যাধুনিক থিয়েটাৰ, অভিজ্ঞতা কেন্দ্ৰ আদি ব্যৱস্থা থাকিব। দেউৰী সাহিত্য সভাৰ 37 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন এইবাৰ লখিমপুৰৰ বাঁহগৰা আদৰ্শ দেউৰী গাঁৱৰ নন্দেশ্বৰ দেউৰী চাৰিওক্ষেত্ৰত অনুষ্ঠিত হৈছে। এই অধিৱেশনত 13খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অধিৱেশনত দেউৰী জনগোষ্ঠীৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰাও বহু লোকৰ এই অধিৱেশনলৈ আগমন হৈছে। দেউৰী সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে এইদৰে কয়।
ইতিমধ্যে আমাৰ আজিৰ পৰা আৰম্ভ হৈ গৈছে। 28, 29, 30 জানুৱাৰী আছিল, আজি প্ৰথম আমাৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ক্ষেত্ৰ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছত আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি হাতত ল'বৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিক আমি আমাৰ গোটেই মঞ্চখন চমজাই দিয়া হৈছে। গতিকে ইতিমধ্যে আমি সকলো অসমবাসী ৰাইজকে আহ্বান জনাইছোঁ আমাৰ এই 4দিনীয়া কাৰ্যসূচীত দেউৰী সাহিত্য সভাৰ 37 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন সাফল্যমণ্ড কৰিবৰ কাৰণে অসমবাসীক সকলোকে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ এই অভ্যৰ্থনা সমিতিৰ পৰা সকলো ৰাইজকে আমি আপ্যায়ন কৰিবৰ কাৰণে প্ৰস্তুত হৈ উঠিলোঁ আৰু ইতিমধ্যে আমি অসমবাসী ৰাইজক সাফল্যমণ্ড কৰাৰ যে সহায় হৈছিল তাৰ বাবে আহ্বান জনালোঁ।
কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 2 এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণেৰে অধিৱেশন মুকলি কৰা হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈ অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেতবোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ লগতে সদনৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰে। এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগান এই বৈঠকত উপস্থিত থাকে। কংগ্ৰেছৰ জয়ৰাম ৰমেশ, ডি এম কেৰ তিৰুচি শিৱা, তৃণমূল কংগ্ৰেছৰ সাগৰিকা ঘোষ, সমাজবাদী দলৰ সাংসদ ৰামগোপাল যাদৱো এই বৈঠকত উপস্থিত থাকে। শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত অহা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মেডাম মেফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতি বছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান বাতিল কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে। ইয়াৰ পৰিৱৰ্তে 1 ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ 3টা শাখাত হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব বুলি উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন জিলাত আজি বেংক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বেংক কৰ্মচাৰীসকলৰ কাম কাজ সপ্তাহত 5 দিনৰ বাবে কৰাৰ দাবী কৰ্মচাৰীসকলে আজি কৰ্মবিৰতি কৰে। মৰিগাঁও জিলাতো বেংক কৰ্মচাৰীসকলে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে শিৱসাগৰ জিলাত আজি ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড়ৰ বাণীপুৰ ৰেল ষ্টেচনত আজি অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৰেলৰ সময়সূচী সলনি কৰিবলগীয়া হৈছে। বাণীপুৰ ষ্টেচনৰ নিচেই কাষতে থকা প্ৰায় 20 বিঘা মুকলি ঠাইত জুই লগাৰ ফলত ষ্টেচনটো অগ্নিশিখাই আগুৰি ধৰে। ইয়াৰ ফলত 4 ঘণ্টা ধৰি ৰেলৰ চলাচল ব্যাহত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আনিব পৰা নাই। জুইৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও কোনো দুষ্কৃতিকাৰীয়ে মুকলি পথাৰত জুই লগোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আজি ৰাজ্যৰ বিভিন্ন স্থানত বড়োসকলৰ হেঁপাহৰ উৎসৱ গৌথাৰ বাথৌ চান উদযাপন কৰা হৈছে। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে এই উৎসৱ উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ প্ৰধান দেৱতা বাথৌৰ উপাসনা বছৰত দুবাৰকৈ কৰা হয়। বাথৌক জনগোষ্ঠীটোৰ পিতৃ দেৱতা বুলি বড়োসকলে বিশ্বাস কৰে। দৰং জিলাৰ পথৰুঘাটত আজিৰে পৰা দুদিনীয়াকৈ কৃষক শ্বহীদ দিৱস আৰু ৰাইজ মেল অনুষ্ঠিত হৈছে। 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গৈ ব্ৰিটিছ আৰক্ষীৰ গুলীত নিহত হোৱা 140 গৰাকী কৃষক শ্বহীদৰ স্মৃতিত এই অনুষ্ঠান প্ৰতি বছৰে পালন কৰা হয়। যোৰহাটৰ কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামৰ চৌহদত আজি বিশিষ্ট ক্ৰীড়া সংগঠক নৃপেন নাৰায়ণ সিঙক স্মৰণ কৰা হয়। এই অনুষ্ঠানত ক্ৰীড়া সাংবাদিক তথা সংগঠক পবিত্ৰ বৰঠাকুৰক অভিনন্দন জনোৱা হয়। ক্ৰীড়া সংগঠক ডঃ তপন দত্ত, ননী দত্ত, সুৰেশ চন্দ্ৰ বৰুৱা, দেৱজ্যোতি শ্ৰুতিকৰৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। 79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি কেইবাখনো খেল অনুষ্ঠিত হয়। ঢকুৱাখনাত অনুষ্ঠিত আজি গ্ৰুপ বিৰ এখন খেলত কেৰালা দলে ওড়িশা দলক 1-0 গ'লত ব্যৱধানত পৰাস্ত কৰে। ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন গুৰুত্বপূৰ্ণ খেলত ৰেলৱে দলে পাঞ্জাব দলক 2-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে মেঘালয় আৰু ছাৰ্ভিচেজৰ খেলখন 2-2 গ'লৰ ব্যৱধানত ড্ৰ হয়। কাইলৈ ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্ৰীড়া ক্ষেত্ৰত অসম দল ৰাজস্থানৰ বিৰুদ্ধে খেলিব। উত্তৰাখণ্ড আৰু নাগালেণ্ড, পশ্চিমবংগ আৰু ৰাজস্থানৰ আন দুখন খেলো কাইলৈ অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধন। লখিমপুৰৰ বাহকৰা দেউৰী সাহিত্য সভাৰ 36 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন আৰু সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি ওড়িশাৰ বিৰুদ্ধে কেৰালাৰ 1-0 গ'লত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।